সবে মিলি একত্রিত হয়ে একেলগে করু প্রয়াস এক নব উৎকর্ষ হোক, এক নব উৎকর্ষ হোক, মনত বিশ্বাস রাখি উন্নতির আনন্দ লোক সকলোরে বিকাশ হোক।
নিজৰ সৰ্বশ্ৰেষ্ঠ যোগদান প্ৰত্যেক নাগৰিকৰে প্ৰয়াস তেতিয়াহে হ'ব দেশৰ সামগ্ৰিক বিকাশ। ব্যক্তিগত তথা সামূহিক গতিবিধিৰ সকলো ক্ষেত্ৰত উন্নতিৰ দিশে আগবঢ়াৰ প্ৰয়াস কৰক। একত্ৰিত হৈ হাত আগবঢ়াওক, একত্ৰিত হৈ আহক, কৰ্তব্য পালন কৰক। পঞ্চায়তী ৰাজ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।